ॐ नमो भगवते वासुदेवाय।
See himself to be transcendental to the material existence and always self-effulgent, never fragmented, although very minute in size. Eri Echeimar Atmaha Mimi Gogo Mimi Loki Tishi Mugo Lomyauto Go Bain Tonlin Taupa Mushido Pincha Sepia Vimayado Yapi Alonte Edo Yashidole Mimikogo Mila Nindy Papa Vice Divine Grace is E. Bhaktivedanta Swami Srila Prabhupada Ki Jai. Pusine Anodri pure consciousness mare domoho Krishna anodri phit la re akha ma lutiyaw ba re သူကိုယ်သူဘုရားရှင်နဲ့ချာနာခြင်းမရှိတော့အလွန်သေးငယ်တော့အစိပ်ပိုင်းလေးတခုလို့မြင်လာနိုင်တယ်။ဘဂဝတိသာကျမ်းမှာဖော်ပြထားသလိုဂျီဝါလို့ခေါ်တဲ့တတိပုဂ္ဂလဝိညာဉ်တူဟာတဲ့လောကအလုံးစုံမှာမြင့်မြတ်ဆုံးဖြစ်တော်မူတဲ့ဘုရားရှင်ရဲ့ထာဝရအစိပ်ပိုင်းတွေဖြစ်တယ်။နေရဲ့လင်းအောင်ကြီးဟာတဲ့အင်မတန်တောက်ပလင်းလက်တဲ့နေရဲ့အစိပ်ပိုင်းတစ်ခုဖြစ်သလိုသက်ရှိတ ত্ত্ব တွေအားလုံးဟာလည်းဘုရားရှင်ရဲ့အင်မတန်သေးငယ်သောအနုမြူအစိပ်ပိုင်းတွေဖြစ်တယ် The individual soul and the supreme soul are not separated as in material differentiation ဆိုတော့တတိပုဂ္ဂလဖြစ်တဲ့အာတမနဲ့လောကအလုံးစုံမှာအမြင့်မြတ်ဆုံးဖြစ်တော်မူတဲ့ဘုရားရှင်ဟာတဲ့လောကီအရာမဟုတ်ဘဲနဲ့ကြည့်မယ်လို့ဆိုရင်အတူတူပဲဖြစ်တယ်လို့ဆိုနိုင်တယ်တတိပုဂ္ဂလဖြစ်တဲ့ဝိညာဉ်ဟာတဲ့နဂိုကလေးကအစကလေးကသူကအစိတ်အပိုင်းတစ်ခုသာလည်းဖြစ်တယ် One should not think that because the individual soul is particle it is fragmented from the whole spirit အဲ့တော့ဒီအာတ္မဟာဝိညာဉ်ဟာတဲ့တင်းငယ်တဲ့အမုံလေးဖြစ်တဲ့အတွက်ကြောင့်တစုံတရာကနေတနည်းအားဖြင့်တော့ကြီးမြတ်တဲ့ဒီမဟာဝိညာဉ်တော်ကနေပဲ့ထွက်လာတဲ့အစိပိုင်းလို့တော့ယူဆလို့မရပါမာယာဝတီရတနာကတဲ့ဘလို့ယူဆထားလဲလို့ဆိုရင်တဲ့မဟာဝိညာဉ်တော်ဆိုတာရှိတယ်ဒါပေမဲ့ဂျီဝါလို့ခေါ်တဲ့သူ့ရဲ့အစိပ်ပိုင်းဟာတဲ့အဝိဇ္ဇာမှာညှိတွေ့နေတယ်လို့သူတို့ယူဆတယ်အဲ့ဒီလိုအတွေးခေါ်ကိုတဲ့လက်ခံလို့မရနိုင်ဘူးဘာကြောင့်လဲလို့ဆိုရင်တဲ့အာတ္မာဝိညာဉ်ကိုရုပ်ပိုင်းဆိုင်ရာအရာတစ်ခုခုလိုပိုင်းခြားလို့မရတဲ့အတွက်ကြောင့်ခုတ်ပိုင်းလို့မရတဲ့အတွက်ကြောင့်ဖြစ်တယ် That part the jiva is eternally apart so jiva ဟာငကိုကလေးကအစိပ်ပိုင်းတစ်ခုပဲဖြစ်တယ် as long as the supreme spirit exists his part and parcel also exist အဲ့တော့ဘုရားရှိနေသမျှဘုရားရှင်ရဲ့အစိပ်ပိုင်းဖြစ်တဲ့အာတ္မဟာလည်းရှိနေမှာဖြစ်တယ် As long as the sun exists the molecules of the sun rays also exist နေမင်းကြီးရှိနေသမျှနေမင်းကြီးရဲ့ molecule တွေဟာလည်းတည်ရှိနေတာနဲ့တူတယ် The jiva particle is estimated in the Vedic literature to be 1/10,000 size of the upper portion of the hair ဂျီဝါကိုတဲ့ဗေဒကျမ်းစာတွေရဇပင်ထိပ်ဖျားရဲ့တပေါင်းပုံတပုံအရွယ်ရှိတယ်လို့ဆိုတယ်။ဒါကြောင့်အလွန်အလွန်သေးငယ်တယ်လို့ပြောလို့ရတယ်။ဘုရားရှင်သည်တနည်းအားဖြင့်မဟာဝိညာဉ်တော်သည်အနန္တဖြစ်တော်မူတယ်။ဒါပေမဲ့တက်ရှိသမို့ဂျီဝါသည်နော်အနုမြူဖြစ်တော်မူတယ်။ဒါပေမဲ့အဲ့ဒီနှစ်ရကြာမှာတဲ့အရေးချင်းအဖြစ်အတူတူပဲဖြစ်တယ်ဒီပါရမှာတဲ့အရေးကြီးတဲ့စကားလုံးနှလုံးကိုတွေ့ရမှာဖြစ်တယ်အဲ့ဒီအရေးကြီးတဲ့စကားလုံးနှလုံးကနိရန္တရံအတိဘေကခြားနာမှုမရှိခြင်းနဲ့တနည်းအားဖြင့်တူညီသောအရေးချင်းရှိခြင်းဆိုတဲ့စကားလုံးဖြစ်တယ်အာတ္မကိုတဲ့ဒီနေရာမှာအနိမာနံလို့ဆိုထားတယ်အနိမာနံရဲ့အတိပ္ပယ်သည်တဲ့နော်အင်မတန်သေးငယ်ခြင်းနော်အနုမြူအရွယ်ဆိုတဲ့အတိပ္ပယ်ရတယ်တဲ့ The Supreme Spirit is all pervading, but the very small spirit is the individual soul. Adi atma hare niya pyananti shido dabo shire. Now, Davime, the very small spirit is the individual soul. Now, ariya ting ere atma ha pugli ka dabo saune. Akhanditam sure zagalum hare. Say pines or a day by a teacher, Mataya who so we may lay constitutionally always infinitesimal. Nago re goga tingedo, USA tingedo, yada limp city, sure a day by day of it. No one can separate the molecular parts of the sunshine from the sun. Neon, neon jiga ne. Neon jigo, nega, nebid of quieto lo, mayane, ure. Tabi met, the bayonet emma. Eri, neon jima pare, molecule, ammoniri, are, ne lauto, ton lenje, machine at the bobs today. Tony duzoa, teshi hare, tuya nobu mula, and ne tama. Piashine, a ye chin up to do pite, time at two ha, a noom new pamana laupe, shit up pite, look, you must shut up rope at that, shimp at our end. Om Gyana Dimirandasya Gyana Jana Shalakaya Chakshur Mildam Yena Tasmai Shri Gurave Namaha Shri Chaitanya Manoveshtam Sthapitam Yena Bhutale Swayam Rupa Kadamayam Dadati Vandeham Shri Guru Shri Yuta Pada Kamalam Shri Gurum Vaishnavamscha Shri Rupam Sagrajatam Sahagana Raghunatham Itam Tams Jeevam Shadvaitam Sadahutam Parijana Sahitam Krishna Chaitanya Devam Shri Radha Krishna Padan Sahagana Lalita Shri Vishakhamitamscha He Krishna Karunar Sindho Dina Vandho Jagatpate Gopesha Gopika Kanta Radha Kanta Namastute Tapta Kanchana Gaurangi Radhe Vrindavaneshwari Vishrabhanustute Devi Pranamami Hari Priye Vancha Kalpatrivyascha Kripa Sindhu Vyayevacha Patidanam Pavanevyo Vishnavevyo Namo Namaha Namo Vishnu Padaya Krishna Prishchaya Bhutale Shrimade Bhaktivedanta Swami Niti Namine Namaste Saraswati Deve Gauravani Pracharine Shunyavadi Pashyatya Deshatharine Jaya Shri Krishna Chaitanya Prabhu Nityananda Shri Advaita Gadadhara
Krishna, Krishna, Hare Hare. Hare Rama, Hare Rama, Rama Rama, Hare Hare. Tada Purusha Atmanam Kevalam Prakrate Param Nirantaram Swayam Jyotir Animanam Akhanditam.
कपिला देव का नभ्याश अवतार चले कविदल कपिला देव का देवहूति माता को तया प्यार मुरे खामा ऐरी अच्छे याव ये ने ऐरी अच्छे सुरा जनों रो मन्या प्योगे रे उसा बैचे ने कामा ने लोबा मशीरो बे ने सही सिंचे जिन सुरे सिंगो याव द्वारे अच्छे जाए ऐरे अच्छे याव ये ने आत्मा हात्मिया में चनोरो हा कोगो को योलोका टिशिमु गोलम याव तो अलोंते गे दोले को बाइन ठोले मुशिदो बेरो मा को बाइवे मिया दो अयालो कोगो निहाम अपचे सुनो दीगवा माँ ती बादा ये ट्वे कॉलो व्यप्यो व्यो ना लोगो ट्रा ट्वे कॉलो व्यप्यो व्यो ऐ ठे माँ ती खाना को माँ आत्मा तनी आप ये सोल ना शीरे मशीबु सुविरो योजी मु पाइन ना पाइन शीरे ना अरो गवाये लू ये ने प्यांजी हैं लू ये यागाइनों तोड़ों में मैं हूँ ना अधिका बाजाजी तो या का सोल सुराव योगे, तेरे सोल। बादाजी टकूगा रो, खाना को मां आत्मा शीला मशीला सुरे कैसा हो, ना लम्ब खाम उसो बाजो, लम्ब खाम खाना को मां आत्मा तनिया में विन्य तनिया आपसे, ना दी सोल अरे सोल लो ब्योरे खामा तामा जनरो नाले रे विन्याना खाना महोपु रागा सोल ये अनेठा हा सो अगुना जनरो ब्योगे दिलो बादाजी तोंया करो दी आत्मा शीरे सुराव लेखाने नो बादाजी तेया करो आत्मा को अम्याप ये लम खामु ऐ नहीं था मशीन, सो क्या लम्बा काम हुआ सो डालो मशीन हुआ डालो टीडी जी जा लम्बा काम डाल था लायो लक्खन ने सुरे अपाई माले लक्खन बो लक्खन निया टेयो मटू जा तो छो आप आप योले लो सोए लू मावे सोल शीरे आत्मा शीरे त्रेसाने मा आत्मा मशीन बुलो प्योरे अपाई ले शीरे जाओ तुरो भी आप पालो ले तो रोजी माँ सोल मशीन ऐट वजाऊं लो ले प्योर है आत्मा शीर लो लक्षण भी ये ना माँ लक्षण ने पहुँचे आले मटू ऐरो डिबे माँ वीराजांग को लक्षण है ना वीराजांग लम्ब खाने दूरे ना तो रोज़ हो या डी सोल हाफ याशे कैटेनिंग हो यारे खामा अम्येरा ठावरा बोंगो याव द्वारे कैटेंजी में यारे लुगा अम्यारा नहीं है वो याँ भी ऐमा बैंड निर्दोष है तब तो छोटू ही खोल या सोचा रे दिखे जाओ वीराजन ये अटूट ही खो माले ना पाइंप चले वीराजन का प्योर अटूट ही खो माले मायावादी लोग खो रे चाऊंगा तू आ बाप जोले लुस्सों हैं हो डे ना ఆత్మాసురె వినిహ తతిపగులాహుడే ఇండివిజువల్ తతిపగులాహుడే ద బాడీ ఇండివిజువల్ తుహౌడే ధాబిమే ఫయా జీగాని పేట్వలారే అపైన్ హౌడే లోలోజే మా తుగా మోహ ఫౌనిరే మోహ గో ఫేలాయిన్ ఫయానే ప్యాన్ బీ బాఫిట్ తోమలే పౌన్ తోమలే తకురే ఫిట్ తోమలే దమాయావేది ఫిలాసఫీ No, fragmental ဆိုတဲ့စကားလုံးကိုနားလည်တဲ့အခါမှာ No, fragmental ဆိုတာဒါကြောင့် Prabhupada ကဒီမှာဒါကိုတရားရှင်းပြတယ်အခုနမာယာဝါဒီပြောတဲ့အပိုင်းကဘယ်လိုလဲ fragmental ဆိုတာဒီပဲ့လာတဲ့အပိုင်းမျိုးဖျားစီကပဲ့လာတဲ့အာတမဟာဖျားစီကပဲ့လာတယ်လောလောဆယ်မှာမောဟဖုံးလွှမ်းခြင်းခံရတယ်မောဟကိုဖယ်လိုက်တဲ့အခါမှာအဝိဇ္ဇာကိုဖယ်လိုက်တဲ့အခါမှာသူဒီနဂိုအနေထားကိုပြန်ရောက်သွားပြီးတော့နဂိုအနေထားဆိုပါလေဘုရားရှင်နဲ့ပြန်လဲပေါင်းစည်းသွားတယ် That is the Mayavadi philosophy No အခုနကျွန်တော်ပြောတာသဘောပေါက်လားမသိဘူးတပိုင်းကတော့ခန္ဓာကိုယ်မှာအာတမမရှိဘူးလို့တခါနဲ့ပယ်လိုက်တယ်ဒီခန္ဓာကိုယ်မှာယုံနဲ့နာမည်ရှိတယ်အဲ့ဒီအပြင်ဘာမှမရှိဘူးဆိုပြီးတော့အာတမတည်ရှိမှုပယ်လိုက်တယ်ဒါတပိုင်းနောက်တစ်ပိုင်းကအာတမဆိုလ်ဆိုတာလူမှာပဲရှိတယ်တိရစ္ဆာန်မှာမရှိဘူးဝေရာကျမ်းကိုလက်ခံတဲ့သူတွေကတော့နော် तू ကအာတမဟာတတိပုဂ္ဂလဆိုတာလည်းလက်ခံတယ်တက်ရှိအားလုံးမှာရှိတယ်ဆိုတာလက်ခံတယ်တိရစ္ဆာန်မှာရောလူမှာအားလုံးမှာရှိတယ်ဒါပေမဲ့ဖျားရှင်စီကနေပြီးတော့မှနော်ပဲ့လာတဲ့အစိပ်ပိုင်းလေးပေါ့ fragmental ဆိုတာတကယ်မှာ fragment ဆိုတာကအဲ့ဒီအစိပ်ပိုင်းတစ်စိတ်တစ်ပိုင်းအဲ့ဒါကိုလက်ခံတယ် तू ကအဝိဇ္ဇာကွယ်သွားအဝိဇ္ဇာကွယ်သွားရင်မောဟဖုံးလွှမ်းမှုကနေလွန်မြောက်သွားရင်ဖျားနဲ့ပြန်ပြီးပေါင်းစည်းသွားမယ် merge into the supreme အဲ့ဒီခါကျရင်သူတို့ပြောတာက individuality ဆိုတာမရှိတော့ဘူးပုဂ္ဂလိကသဘောပျောက်ကွယ်သွားတယ်သူဟာလည်းဘုရားဖြစ်သွားတယ် Mayavadi philosophy မှာ it says that he become the supreme the infinite man no infinite testimonial fragmental part become the supreme ဒါ Mayavadi philosophy Vaishnava philosophy ကြတော့နော်ကျွန်တော်တို့ရဲ့ philosophy ကဘာပြောလဲလို့ဆိုရင် it is fragmental it is the part and parcel of the supreme part and parcel ဆိုတာဟောတကယ်တမ်းပြောရင်တစ်ခုလုံးရဲ့တစ်ခုလုံးရဲ့တစ်စိတ်တစ်ဒေတာဖြစ်တယ်နော် part and parcel ဆိုတာ part and parcel ဆိုတဲ့သဘောဟာတစ်ခုလုံးရဲ့တစ်စိတ်တစ်ဒေတာတစ်ခုလုံးရဲ့တစ်စိတ်တစ်ဒေတာဆိုတဲ့အနေထားမှာဘာကိုပြောတာလဲလို့ဆိုရင်ဥပမာဒီမှာရူပတ်ကဒါကိုဥပမာပေးတယ်။ဘာနဲ့ဥပမာပေးလဲ။နေနဲ့နေရောင်ကြီး။နေရောင်ကြီးဟာအလင်းရဲ့เนาะသူ့ကို part and parcel လို့ပြောလို့ရတယ်။အလင်းမှာဒီအလင်းမှာအမှုံတဘာဝရှိတယ်လို့သိပ္ပံပညာရှင်ကပြောတယ်။လှိုင်းတဘာဝလည်းရှိတယ်အမှုံတဘာဝလည်းရှိတယ်အလင်းထဲမှာ။အမှုံတဘာဝဆိုတာကသူကအဲ့ဒီအလင်းရောင်ထွက်ပေါ်လာတဲ့အရင်အမြစ်ရဲ့ part and parcel တစိတ်တစိတ်ဖြစ်တယ်သူ့မှာကိုယ်ပိုင်ထွန်းလင်းခြင်းရှိတယ်ဒီမှာကပိလသေကသူ့ရဲ့မေတော်ကိုတရားဟောတဲ့အခါမှာတော့ဒီအချက်ကိုထည့်ပြောတယ်ကိုယ်ပိုင်ထွန်းလင်းခြင်းရှိတယ်အဲ့တော့နေရထွက်လာတဲ့ရောင်ကြီးဟာအဲ့ဒီရောင်ကြီးမှာအမုံလေးတွေရှိအဲ့ဒီအမုံတိုင်းအမုံတိုင်းကဘာဖြစ်လာလဲကိုပိုင်ထွန်းလင်းခြင်းရှိတယ်အဲ့ဒီကိုပိုင်ထွန်းလင်းခြင်းရှိတဲ့အတွက်အားလုံးကိုစုပိုင်းလိုက်တဲ့အခါမှာအလင်းရောင်တန်းကြီးဖြစ်လာတာဖြစ်တယ်ဟောဒါမဲ့နေမရှိရင်နေရောင်ကြီးဆိုတာလည်းမရှိနိုင်ဘူးတပြိုင်တည်းထဲမှာနေရောင်ကြီးဟာတစ်ခုချင်းတစ်ခုချင်းအရာလွတ်လပ်စွာတည်ရှိနိုင်တယ်ဒါမဲ့နေရအစိတ်တစ်ပိုင်းဖြစ်တယ်ဒါကအတိအကျမဟုတ်ဘူးဆိုပေမဲ့လောကမှာနားလည်နိုင်တဲ့တိတာထင်ရှားတဲ့ဥပမာဖြစ်တယ်။ဥပမာဆိုတာအများအားအတိအကျတော့မဖြစ်နိုင်ဘူး။ तू ကအ ਨੇ အနီးဆက်ဆုံးနားလည်နိုင်တဲ့အတိုင်းတာဖြစ်တယ်။ नौ सुनो, ऐरी अचाऊंगो ना नार्ड खूब मापेलू यार आगा तमोड़िया माशिरे ये डिज़न है तमोड़िया जी तमोड़िया जी हाँ तमोड़िया जी रे माँ तमोड़िया ये डिज़न को जुलाई लोशी है ऐरी ये है माँ तमोड़िया ये तमोड़िया सुरे दी ये जी है ये चिन्ह आलों तो माँ शिवलाम शिवला शिवलाम शिवला शिरे पर तू तमोड़िया ऐसे ही पाय मतलब तमोड़िया ये रिज़ा को ऐ ये रिज़ा का तमोड़िया रो महोबू डाय में तुम ये चीन यारो वाले तमोड़िया ये चीन कोलोंशी सो चनारो को नाले वो चूज़ा रे खामा व्हेन वी ट्राई टू अंडरस्टैंड आवरसेल्स को नाले वो चूज़ा रे खामा ती चनारो लो चनाकु प्योरे को चनारो प्योरे खामा ऐ चनो सुरा उमा ना वो नो तछुआ ब्योरा गा ना सुरा अटा हुडे ना सुरा अटा हुडे तछुआ नो ना लो ब्योला ये अटा हुडे सो इन ना मशी बुला लो गा मेज़िया मेगुंगा ना सुरा अटा फिर अटा गो पैया मेलो ब्योरे मना अरो ना सुरा वो पैला लो जी बाम शी रोगला जीरो फिर द्वारा ला अभी तो आ रहे ना ऐरो इंग्लिश लो जा रहा डाटी जा बोल यार है ना ईगो एंड फॉल्स ईगो ना सुरे उसागो प्यालो में आओ जो ना सुरे उसागो प्यालो में आओ सोचा मतलब कु दिखाना को रे माँ दिखाना को प्यांची में सुवाजो अगर लुटिया को खलेटिया को कोई में सुवाजो कमिया बुदू ले लो प्यार ये ना तू ले को मिया भी तू प्यार में कमिया हार डीले ला अतें हार डीले ला तो हम हो बुल प्यार में ना सो अतें हार डी गाऊं ला हो बु अतें हार डी छराव ला हो बु ना अतें हार डी खाना को ला लो प्यार तो जोए जोआ फिर तो हमें चनो हो ला चनो हार डी खाना को हो ला हो ला ना जोए जोआ फिर में तेजा प्यान सीन सा जी में सोए ना चन्नो ये खाना को चन्नो तो खाली चन्नो तो खाली तो नौ लोग ने चन्नो ये खाना को चन्नो ये खाना को सुरा चन्नो ने डी खाना को वाले ना कु हो गए ना चन्नो सुरा दी अठेरे माशीरे आत्मा को ब्योरा ना अराउ तुम्हारो ऐरी आत्मा दी ना अगुना क्यों है चन्नो सुरे आत्मा दी प्यासी है पार एंड पासल फिर एक बार जाऊं तू माँ प्यासी माँ शीरे ये चिन्ह आलू तुझे माँ शीरे जहाँ भी मैं तू हाँ अनुमिय फिर दे प्यासी का अनंदा फिर दे मैं इसे नो में आऊं ना तू का अनुमिय फिर दे अनुमिय तो तू माँ शीरा शीरे तमोड़िया ये ये तू को तमोड़ी आ रहे हो तमोड़ी आ ये जगह को जुबिरो तू को तमोड़ी आ रहे प्यान ठेलाई में सोए ले योटे जी ना तमोड़ी आने वाले योद वाले लोटे आ रहे टाइम में तेज़ जा प्यान शाजी अरे ठेलाई डे ये जगह ले अरे माँ अरे ये जगह नीने वालों ने शीने मावे ऐ माँ शीने मॉलिक्यूल लोगों अम्मा ऐ मॉलिक्यूल हा ऐ मशीन रे तू प्यान ठोलो ले बायाम मटा मटा गए तू प्यान ठोलो ले या नहीं आम ना सुरो ना डाजाओ दी को नाले वो जनों ने चूसा रे खामा चनारो दी प्यासी ऐसे ही पाइंट को हो गया यौलौका जी को यौ ला रहे अचाऊ जाऊ को को बालो ठेने ले सोए ना हा डी खाना को हो डेलो ठेने रे डी खाना को लो ठेन ला रहे जाओ ना मने आ चनो पियो दो रे ठे मा डी खाना को लो को को तम टो रे जाओ बारे फिर ला ले ना ने ना ई सोरा फिर ला रे ना खाना को ने खाना को गालो यूज आ रहे खामा ခန္ဓာကိုယ်နဲ့ပတ်သက်တာတွေအားလုံးကိုဘာလို့ယူဆလာလဲ။ငါဣလို့ယူဆလာတယ်။အဲ့ဒါဒီမှားယွင်းသောအတ္တဖြစ်တယ် false ego ။ဆိုတော့ကျွန်တော်တို့ရဲ့ identity ကိုကျွန်တော်တို့ပြောတဲ့အခါမှာကျွန်တော်တို့ဘသူလဲဆိုတာကိုကျွန်တော်တို့ပြောတဲ့အခါမှာငါဆိုတော့တော့ဖျောက်လို့မရဘူး။ငါဒီယုတ်အနံခန္ဓာကိုမဟုတ်ငါဒီဘသူလဲ။ဘုရားရှင်ရဲ့အစိတ်ပိုင်းဖြစ်တဲ့အာတမဖြစ်တယ်။ငါဆိုတော့ဖျောက်လို့မရဘူး။ကျွန်တော်ဒီဘုရားရှင်ရဲ့အစိတ်ပိုင်းဖြစ်တဲ့ဒီအချိန်မှာကိုယ်ကိုယုတ်နဲ့နာနဲ့ခန္ဓာကိုယ်လို့ထင်နေတာကအဝိဇ္ဇာဖုံးနေတဲ့အတွက်ကြောင့်တော့မောဟဖုံးနေတဲ့အတွက်ကြောင့်ဟုတ်တယ်။အဲ့ဒီမောဟနဲ့အဝိဇ္ဇာကိုပယ်နိုင်ခဲ့မယ်ဆိုရင်ခုနကပြောလေ At the time the soul can see himself to be transcendental to the material existence.အဲ့ဒီဟာကိုပယ်ပြီလို့ဆိုတဲ့အခါကျရင် sorry တော့အာတမဟာကိုယ်ကိုငါသည်ယုံနံလောကရဲ့လွန်ရာလို့ကိုယ်ကိုဘာဖြစ်လာမလဲမြင်လာမယ်သိလာမယ်အဝိဇ္ဇာဆိုတာဒါပဲငါသည်ယုံလောကရဲ့ထွက်ကုန်လို့ထင်နေတယ်ငါသည်ဒီခန္ဓာကိုယ်လို့ထင်နေတယ်ဒါကြောင့်လူတွေအားလုံးကဘာလုပ်နေလဲခန္ဓာကိုယ်နဲ့ပတ်သက်တဲ့အလုပ်တွေကိုလုပ်နေကြတယ်ခန္ဓာကိုယ်နဲ့ပတ်သက်တဲ့အလုပ်ကိုလုပ်လာတဲ့အခါကျတော့ငါနဲ့ငါအီးကနေဘာတွေဖြစ်လာလဲ။နော်ဆွဲလမ်းမှုတဏှာတွေဖြစ်လာတယ်။ပြီးရင်နောက်ထပ်လိုချင်ခြင်းတတ်မဲ့ခြင်းလိုချင်တဲ့ဥစ္စာတွေဘာဖြစ်လာလဲ။လောဘဆိုတာဖြစ်လာတယ်။နော်အဲ့တော့အဲ့ဓာတွေကိုကျွန်တော်တို့ကပယ်လိုက်နိုင်တယ်လို့ဆိုရင်ကိုယ်ကိုယ်ကိုမြင်လာမယ်။နော်ကိုယ်ကိုယ်ကိုမြင်လာမယ်ကိုကိုကိုတိလာတဲ့အခါကျရင်ငါဘာလို့အောင်လဲဆိုတာလည်းဘာဖြစ်လာမလဲတိလာမယ်ကိုကိုကိုမတိလို့ကိုကိုခန္ဓာကိုယ်လို့ထင်နေတဲ့အတွက်ကြောင့်လုံနေတဲ့အလုပ်တွေအားလုံးကျွန်တော်တို့မိုးလင်းမိုးချုပ်စဉ်းစားနေတဲ့အလုပ်တွေအားလုံးဒီကိုခန္ဓာကိုယ်နဲ့ပတ်သက်တော့အလုပ်များတော့၎င်းခန္ဓာကိုယ်နဲ့ပတ်သက်တော့သူများနဲ့ပတ်သက်တော့အလုပ်များတော့၎င်းဖြစ်နေတာဖြစ်တယ်လူတယောက်ကမိုးလင်းထားရင်ကိုယ်ကိုဘလို့ခြေတားရမလဲကိုဒီခန္ဓာကိုယ်ကြီးကိုဘာကြွေးရမလဲဒီခန္ဓာကိုယ်ကြီးကိုဘာဝုတ်ပေးရမလဲဒါတွေ तू စဉ်းစားတယ် तू ကိုတက်တောင့်တက်တာဖြစ်အောင် तू ဘာရအာယုံခံစားမှုတွေပေးမလဲအဲ့လောက်နဲ့မပြီးသွားဘူးเนาะ तू နဲ့ပတ်သက်တဲ့လူတွေအကြောင်းကိုလည်း तू စဉ်းစားတယ်ဒါဟာဒီခန္ဓာကိုယ်နဲ့ပတ်သက်တဲ့ဒီခန္ဓာကိုယ်ကြီးမင်္ဂလာဆောင်ထားတဲ့အမျိုးသမီးစီငါမိမဟုတ်တယ်ဒီခန္ဓာကိုယ်ကနေပေါက်ပွားလာတဲ့ကလေးစီငါကလေးဟုတ်တယ်ဒီခန္ဓာကိုယ်ကိုနေထားတဲ့အိမ်ဒီဒါငါအိမ်ဟုတ်တယ်ဟုတ်လားဒီခန္ဓာကိုရှာထားတဲ့ပတ်စံဒီငါပတ်စံဟုတ်တယ်နော်အဲ့ဒီထဲမှာ तू ဘာဖြစ်နေလဲလဲနေတာဖြစ်တယ်နောက်ဆုံး तू ကဘုရားတရားလုံးရင်တောင်မှအဲ့ဒီဘုရားတရားလုံးတာဒီဘု து အတွက်ဖြစ်လာလဲခန္ဓာကိုယ်အတွက်ပဲဖြစ်တယ်ဒီခန္ဓာကိုယ်နောက်ထပ်ချမ်းသာဖို့အတွက်မိသားစုမှာအန္တရာယ်ကင်းဖို့အတွက်နော်ခန္ဓာကိုယ်နဲ့ပတ်သက်တဲ့အရာတွေအားလုံးကိုပဲသူကပါလဲဘုရားတရားဆိုပြီးသူလုပ်နေတာတကယ်မှာတော့နော်တကယ်တရားစစ်မှာတော့ဘာတွေ့ရလဲဆိုရင်ကိုယ်ကိုယ်ကို identification ဆိုတာတည်သွားခဲ့ရင်တနည်းအားဖြင့်ငါသည်ဘုရားရှင်အစိတ်ပိုင်းဖြစ်တဲ့အာတမဖြစ်တဲ့ဆိုတာကိုတည်သွားခဲ့ရင်ခန္ဓာကိုယ်ရဲ့အလုပ်တွေကိုသူပါလဲရှော့ချလိုက်ပြီးတော့ခန္ဓာကိုယ်ရဲ့အလုပ်တွေကိုရှော့ချလိုက်ပြီးတော့သူမလုပ်မယ်။နော်လောကုတ္တရာဆိုတဲ့အာတမနဲ့ပတ်သက်တဲ့အလုပ်တွေကိုသူလုပ်လာမှာဖြစ်တယ်။နော်အခုကကျွန်တော်တို့မသိတဲ့အတွက်ကြောင့်မိုးလင်းမိုးချုပ်ခန္ဓာကိုယ်နဲ့ပတ်သက်တဲ့အလုပ်တွေပဲလုပ်နေတယ်။နော်ဒီခန္ဓာကိုယ်ကိုဘယ်လိုကောင်းကောင်းထားမလဲဘယ်လိုကောင်းကောင်းကျွေးမလဲဘယ်လိုထားမလဲသူ့ကိုတတောင်တတကွန်ဖော်တောလို့ဖြစ်အောင်ဘယ်လိုလုပ်မလဲဒါတွေကိုကျွန်တော်တို့စဉ်းစားနေတယ်တကယ်လို့ကိုယ်ကိုငါဟာဘုရားရှင်အစိတ်ပိုင်းဖြစ်တဲ့အာတမဖြစ်တဲ့ငါရဲ့တာဝန်သည်ဘုရားရှင်ကိုအလုပ်ကျွေးလုပ်ဖို့ဖြစ်တယ်အဲ့ဒီတရားကိုရလာခဲ့ရင်တော့တန်တရားကလွတ်မြောက်ဖို့တော်တော်ကိုနှိစက်သွားပြီကိုယ်တွေ့လို့တဲ့အလုပ်တွေအားလုံးမှာကံကံရဲ့အကျိုးရဲ့ရစ်ပတ်နှောင်ဖွဲ့မှုရှိတယ်။ဘုရားတွေ့လို့တဲ့အလုပ်တွေမှာကံကံရဲ့အကျိုးကိုဖြေလျှော့ပေးနိုင်တဲ့အကျိုးရှိတယ်။ को आत्मा लो ती लाए खाना को या धारे जाऊ साया में निया में वोया में डारो लोवा मावे तमें लुबोवा दी एरी औसा यमांजे पाना है महू भेने को माशी रे अवैजा ने तन्ना ने मोहा रे कोलों प्या पीरो मा को मम्मा कांगां ती पीरो ना को ती भी सुवा दो नादी भेया शुन्य से बाइम छिटे ना कु नीलो का मा सुझा बाजो तादमी दे हा तुरो को तुरो बालो खाई उठा ले मी बा ये असे बाइनो खाई उठा रहे बोला मोला मी बालो असे बाइनो खाई उठा रहे ट्रे जाओ मी बा उतरो बालो जाले लोजवे भी सुझा रहे याउ चांग ले तू को तू बालो खाई उठा ले मी ताजू ये रजई दे बाइनो खाई उठा रहे जाओ मी ताजू ट्रे को तू बालो वाले लोजवे लो जा रहे दी टाइम है को आत्मा सोलो तिला रहे खा जाए जी सोल हा बदू ये ऐसे ही पाई ले फियाशी ये पार एंड पासल फिर तो जाओ चनोरो ये टावों दी फियागो लोजुए प्यूला में सुराव तीला ये फियागो लोजुए प्यूला लुशी कांकां ये अचो प्याला में ऐरी खा जाए तंदिया लुम्याओ छेंगो या दिस इज अ वेरी सिंपल लॉजिक सो चनोरो बोवारी मा ना ब्रह्मचारी रिया रो It's not a problem. Brahmacharya ro amya phin phaya ye alu jwe ko lo ni ja le tu de phit de. Na 20-30% ko twet ko sin sa le shin shi me. Ain nong de re ja le kha ja ro no di aku na pyo de nga ne nga yi patat de aya mya so de khanda ko ne patat de ussa re ko be lou pi ro a chain kong lai me lo so yin. Tambo shi de lubawa ha ba phit daw ma le. Song shong daw ma. You will lose that chance. Now, da jao, a chain go manage lo de khama, time go manage lo de khama. Ko ye de ge amma lo phit de phaya shin a lo go a chain po pe ya me. Khanda ko ne patat de usa re a lo a twet go a ne song a chain tou nai aw chu sa ya. Now, da ha Krishna anudari chin sin ye अच्छे गान फिलोसफी वे होते ला अच्छे गान रतना ऐलो माँ महोबूस हुए कॉन्सीक्वेंसेस का बाल है ना चूजा लगा बात चला में ऐलो मलोग है ने कोट वे पे कोलो लामे सुए कर्म बंधन लो खोरे काये का चो हाट फिर भी ठाई 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 ने डी कां काये चो जाऊं भवा मत तंग दिया सुरा फिर लाले में डी तंग दिया माँ तथी लेप्चे चिमचे में सेंधा लेप्चे चिमचे में नप्ची ले जाओ सिंहाओं में नयेप्ची ले जाओ सिंहाओं में ट्रेसा लेप्चे चिमचे में तिपे लेप्चे चिमचे में डी कांकांये चो ने तू आप चिमले ले नहीं माप चिते तो सर इ कांकांये चो ने ले लिया गो प्यापूसुएं खांडा गो टू अलोलो में असा प्यासिं टू अलोलो अरे का कांकाय अचो मशी वे प्याला में ना प्याशे हो खोलों जिन आप ये अट्टे का लोक है रे आकुदरे आलों ने यो बाप ये सीधो आप इरो माँ प्यूसे ने अनुदरी माँ गा हा भाले सुरा तीरे का को बाइंग ठोलने मुझे सेल्फ इफाजन सुरा ना को बाइंग ठोलने मुझे लारे सुरा को बाइंग ठोलने मुझे लारे आत्मा हा नगोरे का तुआ सचित आनंद होते तू माँ को बाइंग तैयार शिविदा होते मीगे गो प्याफो नहीं दो मीगे आ नगोवा रो पूबी ये नहीं आवे दुआ होटे मना टाइम है तू प्याफो वाले का बाजी दुआ ले ना मीगे लो तू मम्मी आओ टाइम अरे प्यारे वो फैलाए रे खामा मीगे आ नगोर अठे मार बाजी ना ये नहीं ले अरे टाइम है चनोरो मा अरे गाने गाई सुरे गादी खाना गोपिते खाना गोने पते यारे आलो दी गाया उस आपसे सुरे डी वैसा क्वाचा द्वारे खामा अठे रे मा शीरे आत्मा हा बाजी लामले येगने मिला में ऐरा वालो कले को बाइंग ठोल लें जे नो तैयार सुरा अपने शालों में आओ गया यार अरे ठे माशी विदा होते अपने माशी रे अपोंग कार्यो फैलाई डाले तैयार हा आत्मा मा शिविदा ओ हो डाले तो तू तीला मा नो ओ मान तो कुमा पोंग टेने रे खामा को को मम्मी आओ होते मला पोंगो तो लाई डे खामा ओ nga di lo mien ya ba la lo mien la de ma la ai dai me awaisa ku na pyo de nga ha yau loka ye asai pai phit de so de awaisa kwe twa kwa twa de a kha ma hman ne ma ba phit la de ko ko oh nga da ba la so mien la de di ma le da ba pyo tha de at the time the soul can see himself to be transcendental to the material world. Ekama atma ha ko ko ba lo myin la le ha nga ha di yona loka ye lon ya ma shi de phaya shin a sei pai ta khu ba la so law tu ba jit la le myin la de no that is the teaching of lord kapila to devoti mata devoti mata ko kapila dev ka pyo de di ni taya ha ari ni tara phit de
so thank you very much we stop here any question